এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্যৰ 20খন জিলাৰ 6,17,000ৰো অধিক লোক বানৰ কবলত বান পৰিস্থিতি সন্দৰ্ভত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে আলোচনা অসম মন্ত্ৰীসভাৰ বৈঠকত ডিমা হাছাও জিলাৰ 5টা পথ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ সিদ্ধান্ত 2027ৰ 1 মাৰ্চক ভিত্তি তাৰিখ হিচাপে লৈ কেন্দ্ৰীয় চৰকাৰৰ লোকপিয়ল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত কৰ্ণধাৰ সমিতিৰ প্ৰথমখন বৈঠক সম্পন্ন আৰু বান পৰিস্থিতিৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ 6খন ৰেলৰ চলাচল বাতিল নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তিৰাণী ডেকা এতিয়া শুনক পিতং বাতৰি যোৱা দুদিন ধৰি ৰাজ্যত বতৰ ফৰকাল হৈছে যদিও 20খন জিলাৰ 6,17,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে সাম্প্ৰতিক বানত ৰাজ্যখনৰ 1,489খন গাঁৱৰ 14,739 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে জিলা প্ৰশাসনসমূহে স্থাপন কৰা 223টা আশ্ৰয় শিবিৰত 39,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে যোৱা 24 ঘণ্টাত হাইলাকান্দি শ্ৰীভূমি মৰিগাঁও কাছাৰ শোণিতপুৰ আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকৰ বানৰ ফলত মৃত্যু হয় এই সময়ছোৱাত 2 লাখৰো অধিক পশুধনৰো ক্ষতি হৈছে এছ ডি আৰ এফ আৰু এন ডি আৰ এফে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে নগৰ অঞ্চলত হোৱা বানৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ 15,000ৰো অধিক লোক ক্ষতি সন্মুখীন হৈছে প্ৰশাসনে স্থাপন কৰা 2টা আশ্ৰয় শিবিৰত 464 জন লোকে আশ্ৰয় লৈ আছে ধনশ্ৰী পাঁচনৈ আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত পৰিছে উদ্যানখনৰ প্ৰায় 40% অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে উদ্যানখনৰ 12টা বনশিমিৰ জলমগ্ন হৈছে এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো বনৰীয়া জীৱ জন্তুসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বন কৰ্মীসকলে নাৱেৰে কৰ্তব্য পালন কৰিবলগীয়া হৈছে বানৰ বাবে উদ্যানখনৰ জীৱ জন্তু ওখ স্থানলৈ থাপলি মেলা পৰিলক্ষিত হৈছে গোলাঘাট জিলাৰ ডেৰগাঁৱৰ কেইবাটাও অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে সাংসদ কামাখ্যা প্ৰসাদ দাসাই বানত ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিভ্ৰমণ কৰি বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰে তেওঁ বানত ক্ষতিগ্ৰস্ত লোকসকলক সকলো সহায় আগবঢ়াবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে বান পৰিস্থিতিৰ বুজ ল'বলৈ কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ গৌৰৱ গগৈ আজি কাছাৰত দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হৈছে তেওঁ শিলচৰ শিৱবাৰী ৰোডৰ ছিংকিং জোন পৰিদৰ্শন কৰি যাত্ৰাপুৰ কণিৰগ্ৰাম আৰু কাটিগড়াৰ সিদ্ধেশ্বৰত বান পৰিস্থিতিৰ বুজ লয় বিভিন্ন বান শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতেও তেওঁ মত বিনিময় কৰে কাছাৰৰ বান পৰিস্থিতি সন্দৰ্ভত এয়া শিলচৰৰ পৰা আমাৰ সংবাদদাতা আশীৰাণী দাস
লাহে লাহে কমি আহিছে বৰাক নদীৰ জলপৃষ্ঠ যোৱা কেইঘণ্টামানৰ ভিতৰত বৰাক নদীৰ জলপৃষ্ঠ 4 আৰু 3 চেণ্টিমিটাৰ হ্ৰাস পাইছে কিন্তু এতিয়াও বিপদ সীমাৰ ওপৰেৰে বৈছে বৰাক নদীৰ পানী অৱশ্যে কাছাৰ জিলাত আৰু বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে ইফালে জিলাখনৰ কাটিগড়া বৰখলা উধাৰবন সোণাই সদৰ ৰাজস্ব চক্ৰৰ কেইবাখনো গাঁও এতিয়াও জলমগ্ন আনহাতে শিলচৰ নিম্নভূমি অঞ্চল যেনে বৰাক নদীৰ পাৰত অৱস্থিত অন্নপূৰ্ণা ঘাট কালিবাৰীচৰ আৰু মালিনীবিল অঞ্চল এতিয়াও পানীৰ তলত আছে এতিয়ালৈকে কাছাৰ জিলাত বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 90,000 লোক এই পৰ্যন্ত 2 লোকৰ মৃত্যু হৈছে বানপানীত কাছাৰ জিলাৰ 160খন গাঁও বানৰ কবলত পৰিছে ইফালে শিলচৰ P1 আৰু P2 ৰেল লাইনত পানী জমা হোৱাৰ ফলত 6খন ৰেল বাতিল কৰা হৈছে আজি আৰু কাইলৈ বাতিল কৰা ৰেলসমূহ হ'ল বদৰপুৰ দুৰ্লভচৰা যাত্ৰীবাহী ৰেল দুৰ্লভচৰা বদৰপুৰ শিলচৰ দুৰ্লভচৰা ফাৰ্ষ্ট পেছেঞ্জাৰ দুৰ্লভচৰা শিলচৰ আগৰতলা ধৰ্মনগৰ আৰু ধৰ্মনগৰ আগৰতলা যাত্ৰীবাহী ৰেল
ৰাজ্যৰ সাম্প্ৰতিক বান সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহায্য আৰু বানপীড়িতৰ পুনৰ সংস্থাপনৰ বাবে সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিয়ে বান পৰিস্থিতিৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে আজি আৰু কাইলৈ চলিবলগীয়া 6খন ৰেলৰ চলাচল বাতিল কৰিছে বদৰপুৰ দুৰ্লভচৰা যাত্ৰীবাহী ৰেল দুৰ্লভচৰা বদৰপুৰ শিলচৰ দুৰ্লভচৰা ফাষ্ট পেছেঞ্জাৰ দুৰ্লভচৰা শিলচৰ আগৰতলা ধৰ্মনগৰ আৰু ধৰ্মনগৰ আগৰতলা যাত্ৰীবাহী ৰেলৰ চলাচল বাতিল কৰা হৈছে শিলচৰৰ ৰেল লাইনত পানী জমা হোৱাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে এই সিদ্ধান্ত গ্ৰহণ কৰে অসম মন্ত্ৰীসভাই আজি ডিমা হাছাও জিলাৰ 5টা পথ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছে 177 কিলোমিটাৰ দৈৰ্ঘৰ এই 5টা পথক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ কাম বান পৰিস্থিতি সুস্থিৰ হোৱাৰ পাছতে আৰম্ভ কৰা হ'ব আজি দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে ইয়াৰ বাবে 3,875 কোটি টকাৰ অনুমোদন দিয়া হৈছে আৰু 80% ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব বৈঠকত কনকলতা বিশ্ববিদ্যালয়ৰ 400 কোটি টকা ব্যয়ৰ অনুমোদন জনোৱা হৈছে বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ সময়ত ভূমি অধিগ্ৰহণ কৰা পৰিয়ালসমূহৰ সদস্যক বিশ্ববিদ্যালয়খনৰ চৌহদত স্থায়ী সংস্থাপন দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৈঠকত লোৱা সিদ্ধান্তৰ কথা উল্লেখ কৰে। এই বিশ্ববিদ্যালয়খনত কৃত্ৰিম বুদ্ধিমত্তা, আধুনিক সময়ৰ উদ্যোগ ক্ষেত্ৰকে ধৰি বিভিন্ন অত্যাধুনিক বিষয়ত পাঠদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আই আই টি গুৱাহাটী আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও বিশেষজ্ঞ অধ্যাপকক এই বিশ্ববিদ্যালয়খনৰ পাঠ্যক্ৰম যুগুত কৰাৰ দায়িত্ব দিয়া হৈছে। বিশ্ববিদ্যালয়খনত সাধাৰণ পাঠ্যক্ৰম থাকিব যদিও প্ৰযুক্তি ক্ষেত্ৰখনত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। অসমৰ 300টা কৃষক উৎপাদক সংস্থা আৰু কৃষক উৎপাদক কোম্পানীক 15 লাখ টকাকৈ আগবঢ়োৱাৰ বাবেও আজি মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা নামেৰে এই আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও ডঃ শৰ্মাই জানিবলৈ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
কেন্দ্ৰীয় চৰকাৰে 2027 চনৰ 1 মাৰ্চক ভিত্তি তাৰিখ হিচাপে লৈ সমগ্ৰ দেশতে জাতিভিত্তিক লোকপিয়ল কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সূত্ৰই আজি নতুন দিল্লীত প্ৰকাশ কৰা অনুসৰি লাডাখ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ তুষাৰপাত হোৱা অঞ্চলসমূহত ইয়াৰ বাবে 2026 চনৰ 1 অক্টোবৰক ভিত্তি তাৰিখ হিচাপে লোৱা হ'ব। জাতিভিত্তিক লোকপিয়লৰ বাবে অহা 16 জুনত আনুষ্ঠানিক অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে দেশত 2011 চনত অনুষ্ঠিত শেহতীয়া লোকপিয়ল 2টা পৰ্যায়ত অনুষ্ঠিত হৈছিল। ইয়াৰ প্ৰথম পৰ্যায়ত বাসগৃহসমূহ চিহ্নিত কৰা হৈছিল আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা কৰা হৈছিল। প্ৰতি দশকৰ মূৰে মূৰে হ'বলগীয়া এই লোকপিয়ল 2021 চনত কৰিবলগীয়া আছিল যদিও কোভিড মহামাৰীৰ বাবে ইয়াৰ কাম স্থগিত ৰখা হৈছিল। ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি দিছপুৰৰ লোকসেৱা ভৱনত কৰ্ণধাৰ সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্যসূচী সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ডঃ ভূপেন হাজৰিকাৰ জীৱনভিত্তিক এখন গ্ৰন্থ প্ৰকাশ কৰা হ'ব। অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা এই গ্ৰন্থখন 23টা ভাষালৈ অনুবাদ কৰা হ'ব। ৰাজ্যৰ 10 লাখ পৰিয়াললৈ এই গ্ৰন্থখন প্ৰেৰণ কৰা হ'ব। ইয়াৰ লগতে দেশৰ 4 লাখতকৈও অধিক শিক্ষানুষ্ঠান পুথিভঁৰালত এই গ্ৰন্থখন ৰখা হ'ব বুলি তেওঁ কয়। 8 ছেপ্টেম্বৰত হ'বলগীয়া শতবাৰ্ষিকী অনুষ্ঠানত এই গ্ৰন্থখন মুকলি কৰা হ'ব। এই সন্দৰ্ভত সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এনেদৰে কয়।
ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা, তেওঁৰ নাতি তেজ হাজৰিকা আৰু তেখেতৰ ভাতৃ সমৰ হাজৰিকা, ভাতৃ বোৱাৰী মনীষা হাজৰিকাকে আদি কৰি পৰিয়াল আৰু তেখেতৰ সান্নিধ্য লাভ কৰা কেইবাগৰাকীও ব্যক্তি এই শতবাৰ্ষিকী অনুষ্ঠানৰ সদস্য হিচাপে উপস্থিত আছিলে আৰু সকলোৱে বিভিন্ন ধৰণৰ পৰামৰ্শৰে আজিৰ সভাখন সমৃদ্ধ কৰি তোলে। চৰকাৰে যিধৰণে কাৰ্যসূচীসমূহ ভাবিছিল তাৰ লগত কেইবাটাও অতিৰিক্ত সংযোজনৰ পৰামৰ্শও আগবঢ়োৱা হৈছে। আমি গোটেই পৰামৰ্শসমূহ আকৌ এবাৰ চালি জাৰি চাম আৰু তেখেতসকলৰ পৰামৰ্শসমূহো সন্নিৱিষ্ট কৰি আমি আগবাঢ়িবলৈ প্ৰচেষ্টা কৰিম।
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত দেশজুৰি গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। অসমতো অটল নগৰীয়া উজ্জীৱিতকৰণ আৰু ৰূপান্তৰকৰণ অভিযান অৰ্থাৎ অমৃত আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনত কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অভিযানৰ প্ৰথম পৰ্যায়ত ইতিমধ্যে কাৰ্যসূচী লোৱা হৈছে আৰু কাইলৈৰ পৰা অহা 31 আগষ্টলৈ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী লোৱা হ'ব। কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিৱেশ দিৱস উপলক্ষে অন্যান্য সজাগতা কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই উপলক্ষে বিদ্যালয়সমূহত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে কাইলৈ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এক পেৰ মা কে নাম কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ অধীনত বিদ্যালয়সমূহত গছপুলি ৰোপণৰ বাবে আহান জনাইছে। এই অনুসৰি প্ৰতিখন বিদ্যালয়ে কমেও 5টাকৈ গছপুলি ৰোপণ কৰিব লাগিব। অহা 30 ছেপ্টেম্বৰলৈকে চলিবলগীয়া এই কাৰ্যসূচীৰ অধীনত প্ৰতিখন বিদ্যালয়ে কমেও 70টাকৈ গছপুলি ৰোপণ কৰিব লাগিব। গছপুলিসমূহ বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু তেওঁলোকৰ মাতৃসকলে একেলগে ৰোপণ কৰিব লাগিব আৰু গছপুলি ৰোপণৰ এখনকৈ ছেলফি ecoclubs.education.gov.in আপলোড কৰিব লাগিব। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ উদ্যোগত কাইলৈ পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনৰ প্ৰাংগণত দিনৰ 11 বজাত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বিদ্যালয়খনৰ 5ম-8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা আৰু প্লাষ্টিক প্ৰদূষণ ৰোধ সম্পৰ্কে ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। লেখক কেৰিয়াৰ পৰামৰ্শদাতা শৈলেন বৈশ্যৰ পৰিচালনাত নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰিৱেশ সম্পৰ্কীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত বিশিষ্ট পৰিৱেশ কৰ্মী অসম গৌৰৱ সন্মানেৰে বিভূষিত নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্তই বিশ্বজুৰি প্লাষ্টিক প্ৰদূষণ ৰোধ আৰু পৰিৱেশ সজাগতা সন্দৰ্ভত ভাষণ দিব। বিদ্যালয়খনৰ জীৱ বিজ্ঞানৰ স্নাতকোত্তৰ শিক্ষয়িত্ৰী চন্দনা কলিতাই প্লাষ্টিক প্ৰদূষণ ৰোধ বিষয়ক ভাষণ আগবঢ়াব। আকাশবাণী গুৱাহাটীয়ে কাইলৈ দিনৰ 11:15 পৰা এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰিব। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ৰ ডি এইচ এছ কানৈ মহাবিদ্যালয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মহাবিদ্যালয়খনে কাইলৈ গছে গছে কিউ আৰ কোড শীৰ্ষক এক কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ জৰিয়তে মহাবিদ্যালয়খনৰ চৌহদৰ প্ৰতিজোপা গছত কিউ আৰ কোড সংযুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে, যাৰ জৰিয়তে শিক্ষাৰ্থীৰ লগতে যিকোনো ব্যক্তিয়ে স্কেন কৰিয়ে গছজোপাৰ বিষয়ে তথ্য লাভ কৰিব পাৰিব। মহাবিদ্যালয়খনে প্ৰতিজোপা গছৰ নাম সকলোৱে জানিব পৰাকৈ প্ৰযুক্তিৰ মাধ্যমেৰে চিনাক্ত কৰি কিউ আৰ কোড সংযুক্তকৰণ গছ গছনিৰ সুৰক্ষাৰ প্ৰতি সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰিছে। এতিয়া আহক পৰৱৰ্তী বাতৰি শুনো অৰুণিমা গোস্বামীৰ পৰা।
সাম্প্ৰতিক বানত ৰাজ্যৰ কৃষিভূমিসমূহৰ হোৱা ক্ষতি সন্দৰ্ভত পৰ্যালোচনা আৰু ইয়াৰ জোৰামৰাৰ বাবে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত আলোচনা কৰিবলৈ আজি কৃষিমন্ত্ৰী অতুল বৰাই বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত পৰ্যাপ্ত সংখ্যক সমূহীয়া পুলি বাগান স্থাপন কৰি বানপীড়িত কৃষকসকলক বিনামূলীয়াকৈ কঠীয়া বিতৰণৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে। শ্ৰীবৰাই লগতে সময়োপযোগী আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰি ক্ষতিগ্ৰস্তসকলক সকাহ দিয়াৰ পৰামৰ্শ দিয়ে। তেওঁ কয় যে কৃষকসকলৰ সুবিধাৰ্থে তাৎক্ষণিক প্ৰয়োজনীয় সঁহাৰি দিবলৈ সঞ্চালকালয় আৰু জিলা পৰ্যায়ত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। আজিৰ বৈঠকত কৃষি বিভাগৰ আয়ুক্ত সচিব তথা কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজৰিয়া, বিভাগৰ সঞ্চালক ডাঃ পি উদয় প্ৰবীণৰ উপৰি ভালেসংখ্যক শীৰ্ষ বিষয়া উপস্থিত থাকে। বিগত কেইবাদিনো ধৰি তেজপুৰ নগৰত আতংকৰ সৃষ্টি কৰি অহা বনৰীয়া মহটোৰ মৃতদেহ আজি নগৰখনৰ পল'ফিল্ড অঞ্চলৰ পৰা উদ্ধাৰ কৰা হয়। বানত বনাঞ্চলৰ পৰা উটি আহি তেজপুৰ নগৰত প্ৰৱেশ কৰা এই মহটোৰ আক্ৰমণত অঞ্চলটোৰ দুজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল আৰু অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল। আজি পুৱাৰ ভাগত স্থানীয় লোকে মহটোৰ মৃতদেহ দেখা পাই আৰক্ষী আৰু বন বিভাগক খবৰ দিয়ে। এই বনৰীয়া মহটোৰ মৃত্যুৰ কাৰণ সম্পৰ্কে বন বিভাগে এতিয়াও কোনো কথা প্ৰকাশ কৰা নাই। বৰপেটাৰ মাজদি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লোকমান আলীক কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত আজি চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। অভিযোগ অনুসৰি মাজদিয়া আৰক্ষী চকীৰ অধীনৰ কুকাৰপাৰৰ চুবুৰী উদ্দিন আহমেদ নামৰ এজন চিকিৎসকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ অলপতে চোৰে বহু পৰিমাণৰ সা সামগ্ৰী লুটি নিছিল। ঘটনা সন্দৰ্ভত যোৱা 10 মে'ত ভুক্তভোগী আহমেদে মাজদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষী বিষয়াজনে এজাহাৰখনত কোনো গুৰুত্ব নিদিয়াৰ বাবে অভিযোগকাৰী পক্ষই বৰপেটা জিলা আৰক্ষীৰ কাষ চাপে। এই অভিযোগৰ ভিত্তিত জিলা আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান চলাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ গাফিলতি ধৰা পেলায়। ইয়াৰ পাছত বৰপেটাৰ আৰক্ষী অধীক্ষকে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলীক চাকৰিৰ পৰা নিলম্বন কৰে। গুৱাহাটীৰ বিশিষ্ট চিকিৎসক কুন্তল গোস্বামী মেমৰিয়েল ট্ৰাষ্ট হাস্পতালৰ ন্যাসৰক্ষী পৰিষদৰ অধ্যক্ষ ডাঃ দেৱী প্ৰসাদ গোস্বামীৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত চিকিৎসকগৰাকীৰ বয়স আছিল 92 বছৰ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক উপাধি লাভ কৰাৰ পাছত ডাঃ গোস্বামীয়ে কিছুদিন অসম চৰকাৰৰ অধীনত তেতিয়াৰ নগাপাহৰ জিলাৰ কোহিমা আৰু মুকক্সাং চৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়োৱাৰ পাছত কিছুদিন তেওঁ ডিগবৈৰ অসম অইল কোম্পানীৰ চিকিৎসালয়ত চিকিৎসক হিচাপে সেৱা আগবঢ়ায়। ইয়াৰ পাছত তেওঁ উচ্চ শিক্ষা লাভৰ বাবে নতুন দিল্লী আৰু বিদেশলৈ যায়। পৰৱৰ্তী কালত তেওঁ ডাঃ আনন্দেশ্বৰ বৰঠাকুৰে প্ৰতিষ্ঠা কৰা বৰঠাকুৰ ক্লিনিকত যোগদান কৰে। ডাঃ গোস্বামীৰ উদ্যোগতেই পূব গুৱাহাটীৰ প্ৰথমখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠান ইষ্ট এণ্ড নাৰ্ছিং হোম প্ৰতিষ্ঠা হয় আৰু কালক্ৰমত ই এখন বিশিষ্ট চিকিৎসা প্ৰতিষ্ঠানৰূপে গঢ় লৈ উঠে। অকালতে মৃত্যু ঘটা চিকিৎসক পুত্ৰ কুন্তল গোস্বামীৰ সোঁৱৰণত ডাঃ দেৱী প্ৰসাদ গোস্বামীয়ে কুন্তল গোস্বামী মেমৰিয়েল ট্ৰাষ্ট হাস্পতাল প্ৰতিষ্ঠা কৰে। আজি আগবেলা গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত চিকিৎসকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। ডাঃ দেৱী প্ৰসাদ গোস্বামীৰ মৃত্যুত বিভিন্ন ব্যক্তি আৰু সংগঠনে শোক প্ৰকাশ কৰাৰ বাতৰি আমালৈ আহি আছে। ৰাজ্যৰ 20খন জিলাৰ 6,17,000ৰো অধিক লোক বানৰ কবলত। বান পৰিস্থিতি সন্দৰ্ভত দুনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে আলোচনা। অসম মন্ত্ৰীসভাৰ বৈঠকত ডিমা হাছাও জিলাৰ 5টা পথ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ সিদ্ধান্ত। 2027ৰ 1 মাৰ্চক ভিত্তি তাৰিখ হিচাপে লৈ কেন্দ্ৰীয় চৰকাৰৰ লোকপিয়ল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত। ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত কৰ্ণধাৰ সমিতিৰ প্ৰথমখন বৈঠক সম্পন্ন। আৰু বান পৰিস্থিতিৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ 6খন ৰেলৰ চলাচল বাতিল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।